এয়া আকাশবাণী দুপৰীয়াৰ বাতৰিৰ সৈতে মই পংকজ নয়ন ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, বৃহস্পতিবাৰৰ নিশা দেহাৱসান ঘটা প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙৰ শেষকৃত্য সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে আজি দিল্লীৰ নিগমবোধঘাটত সম্পন্ন হয়। কেন্দ্ৰীয় মন্ত্ৰীসভাই প্ৰয়াত প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙৰ সমাধি নিৰ্মাণৰ বাবে ভূমি আবণ্টনত অনুমোদন জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ বিনিময় কৰিব। ভাৰতে মেলবৰ্ণ টেষ্টৰ তৃতীয় দিনৰ খেলৰ সামৰণি পৰলৈকে প্ৰথম ইনিংছত 9টা উইকেট হেৰুৱাই 358 ৰাণ সংগ্ৰহ কৰিছে। আৰু ভাৰতীয় ছুপাৰ লীগ ফুটবল প্ৰতিযোগিতাত আজি ইষ্ট বেংগল ফুটবল ক্লাবে হায়দৰাবাদ ফুটবল ক্লাবৰ বিৰুদ্ধে খেলিব। বৃহস্পতিবাৰৰ নিশা 92 বছৰ বয়সত দেহাৱসান ঘটা প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙৰ শেষকৃত্য সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে আজি দিল্লীৰ নিগমবোধঘাটত সম্পন্ন হয়। শেষকৃত্যৰ পূৰ্বে শিখ পুৰোহিত আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে গুৰুবাণী পাঠ কৰে। গাৰ্ড অৱ অনাৰ প্ৰদৰ্শনৰ পাছত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি জগদীপ ধনখৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহ, স্বাস্থ্যমন্ত্ৰী জগত প্ৰকাশ নাড্ডা আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ডঃ সিঙৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেকে ধৰি ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু অন্যান্য নেতাসকলেও প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ নশ্বৰ দেহত পুষ্পাঞ্জলি অৰ্পণ কৰে। স্থলসেনাধ্যক্ষ জেনেৰেল উপেন্দ্ৰ দ্বিবেদী, নৌসেনাৰ মুৰববী এডমিৰেল দীনেশ কে ত্ৰিপাঠী, বায়ুসেনাৰ মুৰববী এয়াৰ চীফ মাৰ্চেল অমৰপ্ৰীত সিং, ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়াল ৱাংচুক আৰু মৰিছাছৰ বিদেশ মন্ত্ৰী ধনঞ্জয় ৰামফুলেও প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে। ইয়াৰ আগতে ডঃ মনমোহন সিঙৰ নশ্বৰ দেহ পুষ্পসজ্জিত বাহনেৰে শোভাযাত্ৰা কৰি মতিলাল নেহৰু মেয়ৰৰ বাসভৱনৰ পৰা আকবৰ ৰোডত থকা কংগ্ৰেছৰ মুখ্য কাৰ্যালয়লৈ নিয়া হয়। কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত দলীয় নেতাকৰ্মীসকলে প্ৰয়াত নেতাগৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰে। কেন্দ্ৰীয় মন্ত্ৰীসভাই প্ৰয়াত প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙৰ সমাধি নিৰ্মাণৰ বাবে ভূমি আবণ্টনত অনুমোদন জনাইছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি নতুন দিল্লীত এই কথা প্ৰকাশ কৰি কয় যে কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেই কৰা অনুৰোধ মৰ্মে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকে দিল্লীৰ এডোখৰ সুবিধাজনক স্থানত ইয়াৰ বাবে ভূমি আবণ্টনৰ সিদ্ধান্ত লয়। বিজেপি আৰু নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ NDA চৰকাৰ দেশৰ অৰ্থনৈতিক উন্নয়নত গুৰুত্বপূৰ্ণ ভেটি স্থাপন কৰা প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙক প্ৰাপ্য সন্মান প্ৰদান কৰিবলৈ বদ্ধপৰিকৰ। বিজেপিৰ সাংসদ তথা মুখপাত্ৰ সুধাংশু ত্ৰিবেদীয়ে এই কথা প্ৰকাশ কৰে। ডঃ মনমোহন সিঙৰ স্মাৰকৰ বাবে ভূমি আবণ্টন সন্দৰ্ভত শ্ৰীত্ৰিবেদীয়ে কয় যে কালি মন্ত্ৰীসভাৰ বৈঠকত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ স্মৃতিত এটা স্মাৰক নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু এই বিষয়ে কংগ্ৰেছ দলক অৱগত কৰোৱা হৈছে। তেওঁ কয় যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ভূমি অধিগ্ৰহণ, ন্যাস গঠন আৰু ভূমি হস্তান্তৰৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত শীঘ্ৰেই স্মাৰক নিৰ্মাণৰ কাম আৰম্ভ কৰা হ'ব বুলি কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেক জানিবলৈ দিছে। কংগ্ৰেছে বিষয়টো লৈ ৰাজনীতি কৰা বুলিও মুখপাত্ৰগৰাকীয়ে অভিযোগ তোলে। তেওঁ দুখৰ এই মুহূৰ্তত ৰাজনীতি এৰাই চলা উচিত বুলিও মন্তব্য কৰে। শ্ৰীত্ৰিবেদীয়ে কয় যে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে দলীয় স্বাৰ্থৰ ঊৰ্ধত উঠি সকলো নেতাৰ প্ৰতি সন্মান জনাই আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ বিনিময় কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 117 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি এয়াৰ নিউজ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপত শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠানৰ লাইভ ষ্ট্ৰীমিং কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। কেন্দ্ৰীয় চৰকাৰে চলিত বিত্তীয় বৰ্ষত 88টা খনি নিলাম কৰিবলৈ সমৰ্থ হৈছে। খনি মন্ত্ৰালয়ে এটা বিবৃতিত প্ৰকাশ কৰা অনুসৰি ৰাষ্ট্ৰীয় খনি অন্বেষণ ন্যাসে 609 কোটিৰো অধিক টকাৰ বাজেট সম্বলিত 120টা স্থান অন্বেষণত অনুমোদন জনাইছে। মন্ত্ৰালয়ে অলপতে উপকূলীয় খনি অন্বেষণক উৎসাহিত কৰিবৰ বাবে এখন ৱেবিনাৰৰ আয়োজন কৰিছিল আৰু এই ৱেবিনাৰৰ যোগেদি 13খন উপকূলীয় ক্ষেত্ৰ ই নিলামৰ বাবে মুকলি কৰা হৈছিল। এই ক্ষেত্ৰকেইখন কেৰালা, গুজৰাট আৰু গ্ৰেট নিকোবৰ দ্বীপপুঞ্জৰ উপকূল অঞ্চলত অৱস্থিত। উপকূলীয় খনিৰ ক্ষেত্ৰত বিশ্বৰ আগবঢ়া দেশসমূহৰ ভিতৰত আছে চীন, জাপান, নৰৱে, ব্ৰাজিল, দক্ষিণ আফ্ৰিকা, পাপুৱা নিউগিনি, নামিবিয়া আদি। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত 12দিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অসম গ্ৰন্থমেলা 2024 অনুষ্ঠিত হৈছে। কালি আনুষ্ঠানিকভাৱে এই গ্ৰন্থমেলা মুকলি কৰা হয়। কাৰ্যসূচী অনুসৰি আজি বিয়লি 2 বজাত গ্ৰন্থ প্ৰকাশৰ দায়বদ্ধতা, প্ৰচাৰ আৰু কৌশল অৱলম্বন বিষয়ক আলোচনাচক্ৰ অনুষ্ঠিত হ'ব। সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰাৰ লগতে অন্তৰংগ আলাপৰো আয়োজন কৰা হৈছে। ডঃ সমুদ্ৰগুপ্ত কাশ্যপে পৰিচালনা কৰিবলগীয়া এই অন্তৰংগ আলাপত অধ্যাপক, বিশিষ্ট লেখক, সাংবাদিক হিন্দুল সেনগুপ্ত অতিথি হিচাপে উপস্থিত থাকিব। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে মধ্যপ্ৰদেশত আজি প্ৰচণ্ড শীতপ্ৰবাহ আৰু শিলাবৃষ্টিৰ আগজাননী দিছে। তদুপৰি পঞ্জাব, হাৰিয়ানা, চণ্ডীগড়, উত্তৰ প্ৰদেশ আৰু ৰাজস্থানত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বিদৰ্ভ, মহাৰাষ্ট্ৰ আৰু গুজৰাটতো আজি বতৰ একেধৰণৰ হ'ব। বতৰ বিজ্ঞান বিভাগে ৰাজস্থান, হিমাচল প্ৰদেশ, পঞ্জাব, হাৰিয়ানা, চণ্ডীগড় আৰু উত্তৰ প্ৰদেশত অহা দুই তিনিদিন ধৰি নিশা আৰু পুৱাৰ ভাগত ঘন কুঁৱলী পৰাৰ আগলি বতৰা দিছে। পূব মেক্সিকোত কালি এখন যাত্ৰীবাহী বাছ আৰু ট্ৰাকৰ মাজত হোৱা সংঘৰ্ষত কমেও 8 লোকে প্ৰাণ হেৰুৱায় আৰু অন্য 27 আহত হয়। দুৰ্ঘটনাৰ কাৰণৰ তদন্ত চলি আছে। বিশ্ব স্বাস্থ্য সংস্থা হুৰ সঞ্চালক প্ৰধান টেড্ৰোছ অধনম ঘেব্ৰেয়েছছে ইয়েমেনৰ ৰাজধানী চনাত হুতি বিদ্ৰোহীয়ে আটক কৰা ৰাষ্ট্ৰসংঘৰ 13 কৰ্মচাৰীৰ মুক্তি সন্দৰ্ভত আলোচনা সম্পূৰ্ণ হোৱা বুলি প্ৰকাশ কৰিছে। শ্ৰী ঘেব্ৰেয়েছছে সামাজিক মাধ্যমযোগে কয় যে আটক কৰা লোককেইজনক শীঘ্ৰে মুকলি কৰিবলৈ বিশ্ব স্বাস্থ্য সংস্থাই আহ্বান জনাইছে। এই বছৰৰ জুনত ইয়াৰ 13 কৰ্মচাৰীক হুতি বিদ্ৰোহীয়ে আটক কৰাৰ কথা ৰাষ্ট্ৰসংঘই নিশ্চিত কৰিছে। ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মেলবৰ্ণত অনুষ্ঠিত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফী ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন টেষ্টৰ তৃতীয় দিনৰ খেলৰ সামৰণি পৰলৈকে আজি প্ৰথম ইনিংছত 9 উইকেট হেৰুৱাই 358 ৰাণ সংগ্ৰহ কৰে। ভাৰত অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছত 474 ৰাণতকৈ বৰ্তমান 116 ৰাণত পিছপৰি আছে। পোহৰ কম হোৱাৰ বাবে আজি খেল নিৰ্ধাৰিত সময়তকৈ কিছু পূৰ্বে সামৰিবলগীয়া হয়। দিনান্তত নীতিশ কুমাৰ ৰেড্ডী 105 আৰু মহম্মদ ছিৰাজ 2 ৰাণ কৰি খেলি আছিল। টেষ্ট ক্ৰিকেটত নীতিশ কুমাৰৰ এয়া হৈছে প্ৰথমটো শতক। ইয়াৰ পূৰ্বে ভাৰতে কালি 5 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 164 ৰাণৰ পৰা প্ৰথম ইনিংছ খেল আৰম্ভ কৰে। এই 5খনীয়া শৃংখলাত দুয়োটা দলে বৰ্তমানলৈকে 1খনকৈ খেলত জয়লাভ কৰিছে। ভাৰতীয় ছুপাৰ লীগ ফুটবল প্ৰতিযোগিতাত আজি ইষ্ট বেংগল ফুটবল ক্লাবে হায়দৰাবাদ ফুটবল ক্লাবৰ বিৰুদ্ধে খেলিব। খেলখন সন্ধিয়া 5 হায়দৰাবাদত অনুষ্ঠিত হ'ব। আজি সন্ধিয়া 7:30 চেন্নাইত হ'বলগীয়া আন এখন খেলত চেন্নাই এফ চিয়ে বেংগালুৰু এফ চিৰ বিৰুদ্ধে খেলিব। কলকাতাত কালি মহম্মেদান স্পৰ্টিং ক্লাব আৰু ওড়িশা এফ চিৰ মাজত হৈ যোৱা এখন খেল গলশূন্যভাৱে শেষ হয়। খেলখনত ওড়িশা এফ চিয়ে বেছিভাগ সময় আধিপত্য বিস্তাৰ কৰিলেও এটাও গল দিবলৈ সমৰ্থ নহল। একেদৰে মহম্মেদান স্পৰ্টিং ক্লাবে দুবাৰকৈ লক্ষ্য লোৱাৰ পাছতো গল দিব নোৱাৰিলে। ওড়িশাৰ ৰুৰকেলাত আজি 2024-25 বৰ্ষৰ হকী ইণ্ডিয়া লীগ আৰম্ভ হ'ব। প্ৰাৰম্ভিক খেলত দিল্লী এছ জি পাইপাৰ্ছ দল গুণাচিকাৰ মুখামুখি হ'ব। খেলখন বিৰচা মুণ্ডা ষ্টেডিয়ামত নিশা 8:15 অনুষ্ঠিত হ'ব। পুৰুষৰ শাখাৰ খেলসমূহ 2 পৰ্যায়ত অনুষ্ঠিত হ'ব। প্ৰথম পৰ্যায়ৰ খেলসমূহ আজিৰে পৰা 18 অনুষ্ঠিত হ'ব। এই পৰ্যায়ত প্ৰতিটো দলে পৰস্পৰৰ বিৰুদ্ধে খেলিব। দ্বিতীয় পৰ্যায়ৰ খেলসমূহ 19 পৰা অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন অহা বছৰৰ 1 অনুষ্ঠিত হ'ব। ভাৰতৰ লক্ষ্য সেন আজি চীনৰ শ্বেনঝেনত অনুষ্ঠিত কিংছ কাপ আন্তৰ্জাতিক বেডমিণ্টন প্ৰতিযোগিতাৰ ছেমি ফাইনেলত চীনৰ হু ঝে এনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি 5 আৰম্ভ হ'ব। দ্বাদশ বাছনিপ্ৰাপ্ত লক্ষ্য সেনে কালি কোৱাৰ্টাৰ ফাইনেলত সপ্তদশ বাছনিপ্ৰাপ্ত অংগাছ এন জি কালঙক 10-21, 21-13 গেমত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। বৃহস্পতিবাৰৰ নিশা দেহাৱসান ঘটা প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙৰ শেষকৃত্য সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে আজি দিল্লীৰ নিগমবোধ ঘাটত সম্পন্ন হয়। কেন্দ্ৰীয় মন্ত্ৰীসভাই প্ৰয়াত প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙৰ সমাধি নিৰ্মাণৰ বাবে ভূমি আবণ্টনত অনুমোদন জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ বিনিময় কৰিব। ভাৰতে মেলবৰ্ণ টেষ্টৰ তৃতীয় দিনৰ খেলৰ সামৰণি পৰলৈকে প্ৰথম ইনিংছত 9 উইকেট হেৰুৱাই 358 ৰাণ সংগ্ৰহ কৰিছে আৰু ভাৰতীয় ছুপাৰ লীগ ফুটবল প্ৰতিযোগিতাত আজি ইষ্ট বেংগল ফুটবল ক্লাবে হায়দৰাবাদ ফুটবল ক্লাবৰ বিৰুদ্ধে খেলিব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 শুনিবলৈ পাব।